ঠিক আছে, আকৌ আমি প্ৰাৰ্থনা কৰোঁ, তাৰপিছত প্ৰভুৰ বাক্য পঢ়ো। স্বৰ্গত থকা পিতৃ, এই সময় তোমাৰ বাবে হয়, এই সময় আমাৰ সুযোগ আছে তোমাৰ বাক্য শুনিবলৈ, তোমাৰ বুদ্ধি জ্ঞান পাবলৈ। প্ৰভু, মই অনুৰোধ কৰোঁ যাতে প্ৰত্যেকজনৰ বাবে এই ৰুমত সিহঁতে আজি ৰাতি তোমাৰ বাক্য বুজিব। প্ৰভু, মোক সহায় কৰা যাতে স্পষ্টকৈ মই শিকাই দিব পাৰোঁ। প্ৰভু, যাতে মোৰ মুখৰ পৰা কোনো ভুল কথা, কোনো ভুল শিক্ষা নোলায়। মোৰ ইচ্ছা প্ৰভু, যাতে তুমি সব মহিমা, সব প্ৰশংসা, সব গৌৰৱ পাব, যাতে বহুত মানুহে এই চহৰত নতুনকৈ বিশ্বাসী হৈ যাব, তোমাৰ পিছে পিছে সদায়ৰ বাবে চলিব, তোমাৰ বাক্যৰ মাজত জীৱন যাপন কৰিব, তোমাৰ পৰা ক্ষমা পাব। সেইটো মোৰ প্ৰাৰ্থনা আজি ৰাতি। প্ৰভু, মই ধন্যবাদ দিওঁ প্ৰত্যেকজনৰ বাবে আজি ৰাতি তুমি ইয়াতে পতাইছিলা। মই আশা কৰোঁ, মই খুজিছোঁ যাতে সিহঁতৰ জীৱনত এই অনন্ত জীৱন আহিব, এই বাস্তৱিক শান্তি আৰু এই বাস্তৱিক প্ৰেম তোমাৰ উপস্থিতিৰ পৰা আহিব আৰু সদায়ৰ বাবে সিহঁতৰ ওপৰত থাকিব। প্ৰভু, এই সময় লোৱা, ব্যৱহাৰ কৰা, তোমাৰ ৰাজ্য এই চহৰত স্থাপন কৰা, যীশুখ্ৰীষ্টৰ নামত। ঠিক আছে, কাৰোবাৰ মনত এতিয়াও আছে যোৱা সপ্তাহ আৰু এইটোৰ আগত আমি কি কি বিষয় শুনিছিলোঁ আৰু বাইবেলৰ পৰা কি, মানে কোন বিষয়ৰ ওপৰত প্ৰচাৰ কৰিছিলোঁ আগতে? What do you need, brother? Thank you. আচ্ছা, মোৰ প্ৰশ্ন আছিল, যোৱা সপ্তাহ আমাৰ বিষয় কি আছিল? কোনোবাই ক'ব পাৰে? জুমি ক'ব পাৰা? যোৱা সপ্তাহ আমাৰ অসমীয়াৰ সময়ত বাইবেলৰ পৰা কি কি পঢ়িছিল? সুৰাজ আছিলে ইয়াতে এক সপ্তাহৰ আগত। আমোদ, মূৰ্তি পূজালয়। আচলতে মূল বিষয় হৈছে ঈশ্বৰৰ আইন, ঈশ্বৰৰ আদেশ। তো আকৌ এই বিষয়লৈ আমি প্ৰচাৰ কৰোঁ। এই সময়ত এইটো মূৰ্তি পূজাৰ ওপৰত নহয়, বেলেগ এটা আইন, তিনি নম্বৰ আইন। তো আকৌ আমি পঢ়ো যাত্ৰা পুস্তক বিশ অধ্যায়। এইটো বাইবলৰ ভিতৰত দ্বিতীয় কিতাপ, দ্বিতীয় পুস্তক, যাত্ৰা পুস্তক বুলি কয়। মুচিৰ কালত, সেই সময়তে, এইটো পুৰণি নিয়মত, সেই সময়তে ঈশ্বৰে মুচিক দহটা আদেশ, দহটা আইন দিছে। বিশ্বধ্যায় আৰু আগতেই এই প্ৰথম দুটা আমি ভৰিছিলোঁ, মই প্ৰচাৰ কৰিলোঁ। প্ৰথম আদেশ কি আছিল? লিখা আছে, মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক। এইটো প্ৰথম আইন। ঈশ্বৰ এজন হয় আৰু অকল তেওঁক আমি সেৱা কৰোঁ, বেলেগ কোনো পৰিচয়, বেলেগ কোনো দেৱতা আমি পূজা নকৰোঁ, সেৱা নকৰোঁ, বিশ্বাস নকৰোঁ। আৰু দ্বিতীয় নম্বৰ কি? চাৰি পদ, বিশ্বোধ্যায় চাৰি পদ, তুমি নিজ লৈ কোনো কত প্ৰতিমা, আৰু তলত লিখা আছে কোনো মূৰ্তি নাসাজিবা। অঁ, মই অলপ চুটিকৈ কৈ আছোঁ, যি যি এই স্বৰ্গত, পৃথিৱীত, পানীত যি যি ঘূৰি ফুৰে, জন্তু মানুহ, এই আকাৰেৰে আমি মূৰ্তি নাসাজিম। এইটো ঈশ্বৰৰ ইচ্ছা, কাৰণ এইটো ঈশ্বৰৰ ৰূপ আৰু ঈশ্বৰৰ পৰিচয় প্ৰকাশ নকৰে, শিকাই নিদিয়ে। যদি বনাওঁ বা যদি সেৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ এটা মূৰ্তিৰ আগত, এইটো পাপ হ'ব। আৰু আজি ৰাতি এই তিনি নম্বৰ আইন, তৃতীয় আদেশ আমি পঢ়োঁ, সাত পদত, যাত্ৰা পুস্তক বিশ অধ্যায় সাত পদ। সৰু এটা কথা, সৰু এটা আদেশ, তুমি তোমাৰ ঈশ্বৰ যিহোবাৰ নাম অনৰ্থক ৰূপে নল'বা, কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থ ৰূপে লয়, যিহোবাই তেওঁক নিৰ্দোষী নকৰিব। ঈশ্বৰৰ নাম যেন আমি সন্মান কৰোঁ, ভদ্ৰভাৱে কওঁ, এইটো তিনি নম্বৰ। তো আজি ৰাতি এইটো আমাৰ বিষয় হ'ব, ঈশ্বৰৰ নাম যেন অনৰ্থ ৰূপে আমি মানে নকওঁ। যদি এনেদৰে মই কওঁ, আমি কৈ আছোঁ, এইটো পাপ হ'ব। তো মই অলপ ভাঙি পাতি ক'ম এই বিষয়লৈ কিয়। আৰু আচলতে প্ৰত্যেক আইনৰ দুটা অৰ্থ আছে, এটা সহজ সাধাৰণ আৰু এটা বহুত গভীৰ, বহুত মানে ডাঙৰ এটা বিষয় হয়। তো কিন্তু এইটো কোৱাৰ আগতে মই এটা কাৰণ ক'ম। আচলতে আজি ৰাতি আৰু কেইটা সপ্তাহমানৰ বাবে মুচিৰ দহটা আজ্ঞা, দহটা আদেশ, এই বিষয়লৈ মই প্ৰচাৰ কৰোঁ। কিয়? দুটা কাৰণ আছে। খ্ৰীষ্টান মানুহৰ বাবে বাইবেলত লিখা আছে আমি আইনৰ মানে অধীন নহওঁ, আইনৰ থলত নহওঁ। আইনৰ বাবেই আমাৰ সম্পৰ্ক মানে নতুনকৈ সৃষ্টি কৰা হ'ল। ঈশ্বৰৰ আইন আমাৰ বাবেই এটা ভয়ানক বিষয় নহয়। আইন আৰু আদেশ আচলতে আমাক বহুত শিক্ষা মানে সহায় কৰে আৰু শিক্ষা দিয়ে। খ্ৰীষ্টানৰ বাবে যিজনেই ক্ষমা পাইছে, যিজনেই উদ্ধাৰ পাইছে প্ৰভুৰ পৰা, যীশুৰ পৰা, আমাৰ সকলোৰ বাবে এই আইন শুনিলে কোনো ভয় নাই, কাৰণ যীশুৱে আমাক ক্ষমা কৰিলে। তো আচলতে প্ৰথমেই মই ক'ম যে খ্ৰীষ্টান মানুহৰ বাবে আচলতে এই আইন আৰু আদেশ দেখাই দিয়ে যীশুখ্ৰীষ্ট আমাৰ বাবে ইমান মহান কাম কৰিলে, ইমান উদ্ধাৰ দিলে, আইনৰ পৰা আমাক মুক্তি কৰিলে। কাৰণ বহুবাৰ মই জানো প্ৰত্যেক ল'ৰা ছোৱালী, প্ৰত্যেক ডাঙৰ মানুহ এই কথা মানে উলংঘন কৰিছিলে, বাদ দিলে, নুশুনিলে, আৰু সেইকাৰণে আমি সকলো দোষী। ঈশ্বৰৰ আইন যদি মই পালন নকৰোঁ, মই দোষী হওঁ, মই এজন পাপী মানুহ হওঁ। কিন্তু আন এটা কাৰণ আছে কিয় মুচিৰ দহটা আদেশ লৈ মই প্ৰচাৰ কৰোঁ, কাৰণ মই জানো যিজনেই যীশুখ্ৰীষ্টৰ বাহিৰত আছে, যাৰ বাবে মানে সিহঁতে উদ্ধাৰ পোৱা নাই, আচল খ্ৰীষ্টান হোৱা নাই এতিয়ালৈকে, এইটো বহুত গুৰুত্বপূৰ্ণ। কিয়? কাৰণ বাইবেলত লিখা আছে ঈশ্বৰক ভয় কৰা, এইটো মানে আমাৰ জীৱনৰ জ্ঞান পাবলৈ প্ৰথম খোজ। ঈশ্বৰক ভয় কৰিব লাগিব। যদি আমি পাপী মানে যদি মই পাপত আছোঁ, এদিন মই মৰি যাম, তাৰপিছত কি হ'ব? প্ৰত্যেকবাৰ মই অবাধ্য হৈ গৈছিলোঁ, ঈশ্বৰৰ খং, ঈশ্বৰৰ শাস্তি আৰু বাঢ়িছে। তো মই আশা কৰোঁ আচলতে যদি আপোনালোকে বা যদি তোমালোকে এই বিষয় আকৌ মানে আগতেই নুবুজিলে আৰু আচলতে আগতেই নামানিলে, মই আশা কৰোঁ যে আজি ৰাতি তোমাৰ নিজৰ পাপ, তোমাৰ নিজৰ দুখ আৰু তোমাৰ নিজৰ মানে বিপদ আজি ৰাতি বুজিব, যাতে সোনকালে যীশুখ্ৰীষ্টৰ ফালে আহিব পাৰিব। যেতিয়া আমি এই বিষয় বুজো, আমাৰ নিজৰ পাপ, আমাৰ বিপদজনক ভৱিষ্যত, এইটো আচলতে আমাক বহুত সহায় কৰে খ্ৰীষ্টান হ'বলৈ, উদ্ধাৰ পাবলৈ। তো মই চেষ্টা কৰোঁ। তুমি তোমাৰ ঈশ্বৰ যিহোবাৰ নাম অনৰ্থক ৰূপে নলবা, অনৰ্থক ৰূপে, এইটোৰ এটা সাধাৰণ অৰ্থ আছে আৰু এটা গভীৰ অৰ্থ। তো এটা বহুত মানে সৰু, মই অলপ চুটিকৈ কওঁ। যিহুদী মানুহৰ বাবে সিহঁতৰ জাতি ইজৰাইল দেশ মুচিৰ কালত এই আদেশ পাইছে। সৰু এটা জাতি আৰবৰ কাষত থাকিছিলে মৰুভূমিত, মুচি পৰ্বতৰ ওপৰত গৈছিলে এই দহটা আজ্ঞা পাবলৈ, ঈশ্বৰৰ লগত কথা পাতিবলৈ, আৰু নামি আহি তেওঁৰ হাতত দুটা ডাঙৰ পাথৰ আছে, এই পাথৰৰ ওপৰত দহটা বাক্য, দহটা আদেশ লিখা আছে, আজ্ঞা, এইটো মানিব লাগিব, এইটো ঈশ্বৰৰ কথা। দহটা, এটা পাথৰৰ ওপৰত প্ৰথম চাৰিটা, এইটোৰ বিষয় হৈছে ঈশ্বৰৰ লগত আমি কেনেকৈ চলিব লাগিব। এই দ্বিতীয় পাথৰটো, এইটোৰ ওপৰত বাকী সত্তা যি আছিল মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এই দহটা আজ্ঞা যদি আমি বুজো, এইটো আচলতে অকল দহটা আদেশ নহয়, আনকি মই ক'ম এইটো প্ৰত্যেক আদেশ, প্ৰত্যেক আইন এটা টেমাৰ দৰে। এইটোৰ ভিতৰত বহুত ধাৰ্মিক কাম আছে, ধাৰ্মিক কাম হ'ব পাৰে, ওলাই আহিব পাৰে, আৰু বহুত পাপ কামো আছে। এইটো আচলতে গোটেই জীৱনৰ বাবে মানে চুটিকৈ শিকাই দিওঁ এই দহটাৰ ভিতৰত। তো সাধাৰণ অৰ্থ কি? যেতিয়া মই ঈশ্বৰৰ নাম কওঁ পুৰণি নিয়মত, যিহোবা বা ঈশ্বৰ, প্ৰভু, সৃষ্টিকৰ্তা, নতুন নিয়মত যেতিয়া তেওঁৰ পুত্ৰৰ বিষয়ে আমি শিকি আছোঁ, যীশু, যীশুখ্ৰীষ্ট, প্ৰভু যীশু, যেতিয়া মই কওঁ মানে কেনেকৈ কওঁ? খুব ভদ্ৰভাৱে। যদি মই খং কৰোঁ বা যদি মই বেয়া কথা কওঁ বা যদি মই মোৰ কাণেই কথা কৈ আছোঁ ঈশ্বৰৰ নামৰ লগত, এইটো পাপ হ'ব। এইটো সাধাৰণ অৰ্থ, বুজি পাইছে? যেনেকি যদি এজন ডাঙৰ ডাঙৰ ৰজা আছে আৰু ৰজা আপোনাৰ গাঁৱলৈ আহিব, যেতিয়া আহে মানে এই ৰজাক কেনেকৈ আমি মাতিম? ৰজাক আমাৰ সৰু ভাইটিৰ নিচিনা আমি নামাতিম। ৰজা গুৰুত্বপূৰ্ণ হয়, সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, হয়নে? ঠিক তেনেদৰে ঈশ্বৰৰ নাম পবিত্ৰ, ঈশ্বৰৰ নাম বিশেষ এটা নাম হয়, সেইকাৰণে সন্মান, শ্ৰদ্ধা আমাৰ ভালপোৱা মানে জনাব লাগিব। এইটো আমাৰ সাধাৰণ অৰ্থ। যিহুদী মানুহৰ বাবে সিহঁতে কি ভাবিলে? দুটা সময়ত ঈশ্বৰৰ নাম কৈছিলে সিহঁতে। এটা সময় হৈছে যেতিয়া সিহঁতে সেৱা কৰে বা প্ৰাৰ্থনা কৰোঁতে, প্ৰাৰ্থনাৰ ভিতৰত আপোনালোকে কি ক'ব? সিহঁতে, যিহুদী মানুহে খুব সন্মান কৰিছিলে ঈশ্বৰৰ নাম, যিহোবাৰ নাম। আৰু আন এটা সময় যেতিয়া শপত খাইছিল, যিহুদীয়া মানুহে পুৰণি নিয়মত সিহঁতৰ এটা ৰীতি, এটা নিয়ম আছিল, শপত খালে বিশেষ এটা আশা যদি মই দিওঁ, ঈশ্বৰৰ নাম যদি মানে জইন কৰোঁ, যোগাই দিওঁ, এইটো মানে খুব ডাঙৰ কথা হৈ যাব, তেওঁৰ নাম যেন মিছ নহয়, যেন মিছ কথা ঈশ্বৰৰ নামৰ লগত মানে মিহলীয়া নাযায়। এইটো আন এটা সাধাৰণ অৰ্থ। এইটো ঠিকই আছে, এইটো নিশ্চয় যদি আমি পালন কৰোঁ ভাল হ'ব, কিন্তু এইটোত চে এটা ডাঙৰ অৰ্থ আছে, গভীৰ অৰ্থ আছে। মই বিশ্বাস কৰোঁ কি, মই বিশ্বাস কৰোঁ প্ৰত্যেক ল'ৰা ছোৱালী, প্ৰত্যেক মাইকী, প্ৰত্যেক মানুহ এই কথা বাৰে বাৰে জীৱনত উলংঘন কৰিছিলে, মানে বাদ দিলে, বঙা কৰিলে। এইটো মই বিশ্বাস কৰোঁ। কিয়, আজি ৰাতি চাৰিটা বিষয়লৈ মই শিকাই দিওঁ। ঈশ্বৰৰ নাম অসন্মান কৰা চাৰিটা, এইটোৰ ভিতৰত চাৰিটা বিষয় আছে। প্ৰথম হৈছে নিন্দা বা অপমান, যেতিয়া ঈশ্বৰৰ লগত আমি খং কৰোঁ আৰু অপমান অপমান হিচাপে তেওঁৰ নাম কওঁ। দ্বিতীয় বিষয় হৈছে যে মূৰ্খামি, যেতিয়া মানুহে বহুত মানে হাহাহাহি হৈ থাকে ঈশ্বৰৰ নাম কোৱাৰ সময়ত, এইটোও পাপ। তিনি নম্বৰ হৈছে ভুল শিক্ষা বা ভ্ৰান্ত শিক্ষা, যেতিয়া তেওঁৰ নাম মই সেৱা কৰোঁ কিন্তু বাইবলৰ দৰে নহয়, যেতিয়া আমাৰ নিজৰ অদ্ভুত মানে অনৰ্থক ৰূপে, ইয়াতে লিখা আছে অনৰ্থক ৰূপে, পিছতে মই কওঁ। আৰু চাৰি নম্বৰ কি, চাৰি নম্বৰ হৈছে যেতিয়া এজন খ্ৰীষ্টান মানুহ হিচাপে মই কওঁ মই এজন খ্ৰীষ্টান কিন্তু মোৰ জীৱন বেয়া আৰু মোৰ জীৱন আচলতে আচল নহয়, পাপপূৰ্ণ হয়। এজন মিছা খ্ৰীষ্টান হ'লে ঈশ্বৰৰ নাম বহুত অসন্মান কৰিব। এই চাৰিটা বিষয়, প্ৰথমে কি, ঈশ্বৰৰ নিন্দা কটা বা ঈশ্বৰক অপমান কৰা। যদি ঈশ্বৰক আমি অপমান কৰোঁ নিশ্চয় এই কথা মই পালন কৰা নাই। ইয়াতে লিখা আছে যেতিয়াৰ নাম সন্মান কৰিব লাগিব। যেনে কি, মই বাৰে বাৰে দেখিছিলোঁ আৰু বাৰে বাৰে শুনিছিলোঁ মানুহে ঈশ্বৰক মানে বেয়া পায় আৰু ঈশ্বৰৰ বহুত মানে বেয়া কথা কয়। ৰাস্তাত কিছু ডেকা ল'ৰা যায়, সিহঁতৰ চাৰ্টত কি লিখা আছে, আনকি অলপ কেইটাদিনৰ আগত মই দেখিছিলোঁ এই শ্ৰদ্ধাঞ্জলি পাৰ্কত, মই দেখিছিলোঁ এটা ল'ৰাৰ চাৰ্ট বহুত বেয়া, যি লিখা আছে এইটো আচলতে আত্মিক বিষয়ৰ ওপৰত কিন্তু অপমান কথা, এইটো ঈশ্বৰক অপমান কৰিছিলে তেওঁৰ চাৰ্টৰ লিখা। ঠিক তেনেদৰে আমেৰিকাত একে অৱস্থা, মানে ডেকা ল'ৰাই ভাবে যদি এই চাৰ্ট মই পিন্ধি আছো মানুহে বুজিব মই এজন ডাঙৰ মানুহ, মই ঈশ্বৰক অপমান কৰিব পাৰোঁ, কোনো বিপদ নাই, কোনো শাস্তি নাই। এনেদৰে মানুহে ঈশ্বৰক অসন্মান কৰে, তেওঁৰ নাম যেন লেতেৰা হয়, তেওঁৰ নাম যেন সৰু হয়, মানে ক'ব। আন এটা ঘটনা ঘটিলে কেইটাদিনৰ আগত, কিছু ল'ৰাৰ লগত আমি প্ৰচাৰ কৰি আছিলোঁ, প্ৰচাৰ কৰোঁতে সিহঁতে বহুত মানে অভিযোগ কৰিলে, বহুত মানে প্ৰশ্ন কৰিলে, ঈশ্বৰ যদি হয়, ঈশ্বৰ যদি আছে তেনেহ'লে বাচ্চাবোৰে মানে কিয় মৰে, বাচ্চা যি আছে সৰু সৰু বাচ্চা মাজে মাজে মৰি যায়, মৰি থাকে কিয়, এনেদৰে প্ৰশ্ন কৰে আচলতে কিয়। মই ভাবোঁ এই প্ৰশ্নৰ উত্তৰ সিহঁতে আচলতে বিচৰা নাই, খোজা নাই, সিহঁতে অকল ঈশ্বৰৰ বিৰুদ্ধে কাজিয়া কৰে, মানে ঈশ্বৰৰ বিষয়ে ভাল নাপায় আৰু এনেদৰে প্ৰশ্ন কৰে, প্ৰশ্ন সোধে যাতে ঈশ্বৰৰ নাম এটা দুৰ্নাম হৈ যাব, ঈশ্বৰ আচল নহয় বা যদি আছে সি বেয়া হয়, সি সৎ নহয়, এইটো ঈশ্বৰক মানে নিন্দা কৰে। আন এটা কথা, ঈশ্বৰৰ অপমানৰ কথা, যেতিয়া মই সৰু আছিলোঁ, মানে প্ৰায় তোমালোকৰ বয়সৰ দৰে আমেৰিকাত, কেতিয়াবা কি হৈছিলে স্কুলত, মানে সব ল'ৰা ছোৱালী গোট খায় আৰু খেলি থাকিব, সেই সময়তে মাজে মাজে কি হয়, সিহঁতে আচলতে মানে একেলগেই বেয়া কথা কয়, আনকি মাজে মাজে ঈশ্বৰক ঈশ্বৰৰ মানে বেয়া কথা কয়, যেন ঈশ্বৰ এজন মানে দৈত্যৰ দৰে বা ঈশ্বৰ যেন আচল নহয়, বেয়া কথা কয়। কিন্তু মই আচলতে মোৰ বাবে যেতিয়া মই সৰু আছিলোঁ মই এজন পাপী আছিলোঁ, কিন্তু এই কামটো কৰিবলৈ এই কথা ক'বলৈ মোৰ সাহস নাছিল। ঈশ্বৰক মই কেনেকৈ মানে অপমান কৰোঁ এইটো মই বুজি পাইছিলোঁ, খুব মানে ভয় খাইছিলোঁ যেতিয়াই বেয়া শব্দ শুনিছিলোঁ বেয়া কথা শুনিছিলোঁ। মই গম পাইছোঁ এইটো ইমান পাপ, ঈশ্বৰক আমি কেতিয়াও এনেদৰে কথা ক'ব নালাগে, কিন্তু ল'ৰা ছোৱালীয়েও কৰে কেতিয়াবা। এইটো আচলতে সাধাৰণ অৱস্থা, এইটো বুজিব লাগিব। মানুহৰ অন্তৰত ইমান খং আছে, ইমান স্বাৰ্থপৰতা আছে, ইমান অভিমান আছে যে আনকি ঈশ্বৰৰ লগত যুদ্ধ কৰিব, আৰু সিহঁতৰ কথা আমাৰ মুখৰ পৰা যি ওলায় মাজে মাজে এইটো একদম ঈশ্বৰৰ মুখত এইটো এটা অপমান। মানুহে প্ৰায় কয়, আমেরিকাত আমার ডাঙর কলেজ আর ইউনিভার্সিটি আছে, মোর নিজের গাঁত শহরত একটা ডাঙর আসলে, তো তালয় গৈছিল প্রচার করার বাবে, আর দেখিছিল গম পাইছিল সব প্রফেসর শিক্ষক যে আছিল তাতে মানে প্রায় প্রতিদিন সিহতর ক্লাসের ভিতর বিশেষক বিজ্ঞানের বিষয় এই ক্লাসের ভিতর সব ছাত্র ছাত্রীবূরক কই দিছিলে যে ঈশ্বৰ নাই। আৰু যদি কোনো খ্ৰীষ্টান আচল খ্ৰীষ্টান ছাত্ৰ আছে এই ক্লাছত পঢ়ে, খুব কষ্ট দিব মানে যাতে সব বেলেগ ছাত্ৰ ছাত্ৰী সিহঁতক নিন্দা কৰিব, অগ্ৰাহ্য কৰিব, বেয়া ব্যৱহাৰ কৰিব তাৰ লগত। এই প্ৰফেছৰ আচলতে কিয় কৰে এইটো মানে এইটো নিশ্চয় ঈশ্বৰৰ বিৰুদ্ধে মানে কাজিয়া কৰা, ঈশ্বৰৰ নাম অসন্মান কৰা। এই প্ৰফেছৰ প্ৰায় শিক্ষা দিয়ে ঈশ্বৰ নাই, এইটো এইটো বেয়া কথা, আৰু প্ৰায় ছাত্ৰ ছাত্ৰীবোৰে সিহঁতে বিশ্বাস কৰে যে এইটো সঁচা হয়। বিশ্বাস কৰিলে এইটোও পাপ হ'ব। আপোনালোকে আপুনি যদি বিশ্বাস কৰে ঈশ্বৰ নাই, এইটো আপোনাৰ এবিধ পাপ। আপুনি ইয়াতে লিখা আছে যিহোবাই তেওঁক নিৰ্দোষী নকৰিব, আনকি ক'ব নালাগে। যদি আপোনাৰ মনত এই চিন্তা আছে, এই বিশ্বাস আছে, এইটোও পাপ হ'ব। তো এটা পদ মই দেখাই দিওঁ, গীতমালা 14:1। অজ্ঞানে নিজ মনতে ভাবে ঈশ্বৰ নাই, সিহঁত ভ্ৰষ্ট হ'ল, সিহঁতে ঘিনলগীয়া কৰ্ম কৰিছে, সিহঁতৰ কোনেও সৎকৰ্ম নকৰিলে। দেখা পাইছে, অজ্ঞানে নিজ মনতে ভাবে ঈশ্বৰ নাই, এইটো লিখা নাই যে অজ্ঞানে মুখৰ পৰা কয় ঈশ্বৰ নাই, এনে নহয়, মনতে ভাবে। আনকি আমাৰ মনৰ ভাব, আমাৰ ধাৰণা, আমাৰ চিন্তা যদি ঈশ্বৰৰ বিৰুদ্ধে হয় এইটোও পাপ। এই জগতত ইমান প্ৰমাণ আছে যে ঈশ্বৰ আছে, আমাৰ সৃষ্টিকৰ্তা আছে, মানুহে বিশ্বাস নকৰে কিয়? মানুহ বিশ্বাস কৰা নাই কাৰণ সিহঁতৰ অন্তৰ বেয়া হৈ গ'ল, ঈশ্বৰক মানে দেখিব খোজা নাই, ঈশ্বৰৰ লগত সম্পৰ্ক পোৱাৰ আগ্ৰহ নাই। মানুহৰ জীৱনত ইমান পাপ চলে যে আনকি ঈশ্বৰৰ প্ৰমাণ, সিহঁতৰ নিজৰ বিবেক, এই জগতৰ সব মানে ধুনীয়া বস্তু ঈশ্বৰৰ সৃষ্টি বাদ দিব, পেলাই দিব, আৰু মনত চিন্তা কৰিব ঈশ্বৰ নাই, এইটো নিশ্চয় ডাঙৰ পাপ হ'ব। এইটো ঈশ্বৰৰ নাম অসন্মান কৰে, এইটো এটা বিষয়। আৰু কি হয়, আৰু আৰু শেষৰ এটা কথা আছে এই বিষয়লৈ। কেতিয়াবা মানুহে বাহিৰত দেখাত যেন ধুনীয়া, বাহিৰত দেখাত যেন ভদ্ৰ, কিন্তু কি হয়, ঈশ্বৰে সদায় সিহঁতৰ কোবস্তু দিয়ে, ঈশ্বৰে সদায় সহায় কৰে, পইচা দিয়ে, পৰিয়ালৰ অৱস্থা ঠিকে আছে। কিন্তু কি হয়, যেতিয়া ঈশ্বৰে এই বস্তু লৈ যায়, সিহঁতে সেই সময়ত খুব আপত্তি কৰিব ঈশ্বৰৰ বিৰুদ্ধে। আনকি বাইবেলত লিখা আছে এজন তিৰোতা, যেতিয়া তেওঁৰ স্বামী বহুত মানে বেমাৰ অৱস্থাত পৰিছিলে আৰু যেতিয়া চব তেওঁৰ চব ল'ৰা ছোৱালী মৰি গ'ল, এই তিৰোতা এই পত্নী কি কৰিলে, ঈশ্বৰক নিন্দা কথা কৈছে। এইটো প্ৰায় হয়, মানুহৰ অপমান, মানুহৰ অসন্মান ঈশ্বৰৰ বিৰুদ্ধে মাজে মাজে লুকাই থাকে। যেতিয়া অভাৱ হয়, যেতিয়া কষ্ট পায়, সেই সময়ত এইটো প্ৰকাশ হৈ যায় যে আচলতে সিহঁতে ভদ্ৰ নহয়, সিহঁতে ঈশ্বৰক আচলতে ভাল পায় নহয়, ভাল নাপায়। এইটো পাপ। দ্বিতীয় বিষয়ে মূৰ্খামী, মূৰ্খামী ধেমালি কৰা, ঈশ্বৰৰ নামৰ বাবে এইটো উপযুক্ত নহ'ব। মই কেনেকৈ বুজাই দিম, মানুহে কি কৰে, ঈশ্বৰলৈ, যীশুখ্ৰীষ্টলৈ, স্বৰ্গলৈ, নৰকলৈ মানে ধেমালি কৰে, হাঁহে। বাতৰি কাগজত এইটো প্ৰায় দেখা যায়, এটা মানে কাৰ্টুন যি হয় মানুহৰ মানে ছবি, মানুহৰ আশা, এইটো ঈশ্বৰক অপমান কৰে বা ঈশ্বৰৰ বিষয়লৈ যেন মূৰ্খ যেন হয়, এটা মানে ৰসৰ বিষয় যেন হয়, এনেদৰে মানে আঁকা হৈছে। মোৰ সৰু কালত মই প্ৰায় পঢ়িছিলোঁ এটা কাৰ্টুনৰ নাম আছিল ফাৰচাইট, তাতে বিশেষকৈ নৰকৰ ওপৰত প্ৰায় ধেমালি কৰে, প্ৰায় মূৰ্খামী খটক হয় যাতে মানুহে হাঁহিব, এইটো ঈশ্বৰক অসন্মান কৰে। এই বিষয় ইমান আচল, ইমান গুৰুত্বপূৰ্ণ, সদায়ৰ বাবে যদি স্বৰ্গত থাকোঁ ঈশ্বৰৰ লগত, বা সদায়ৰ বাবে যদি নৰকত থাকোঁ ঈশ্বৰৰ বাহিৰত, ঈশ্বৰৰ শাস্তিৰ তলত, ধেমালি কৰিব নালাগে, ধেমালি কৰা উচিত নহয়, এইটো পাপ হ'ব। আৰু মই প্ৰায় দেখিলোঁ ল'ৰা ছোৱালীৰ বাবে এই বিষয়, এই পাপ বহুত চলে, ল'ৰা ছোৱালীয়ে মানে আত্মিক বিষয় লৈ হাঁহি থাকে, যেনে কি আনকি খ্ৰীষ্টানৰ সমাজত মাজে মাজে কি হয়, কিছু খ্ৰীষ্টান গান, বাচ্চাৰ গান, শিশুৰ গান ওলাই আহিব, ইমান অদ্ভুত, ইমান মানে মূৰ্খ যেন হয়, এইটো মই নিশ্চয় মানে গম পাইছোঁ এইটো পাপ হ'ব। যেতিয়া মই আমেৰিকাত আছিলোঁ, হাই স্কুলত এটা দল আছিল এফ চি এ, মই এফ চি এ গৈছিলোঁ, তাতে গান গাওঁ, ঈশ্বৰক প্ৰশংসা কৰোঁ। এদিন নতুন এটা গান গালোঁ, এই গানৰ ভিতৰত লিখা আছে যে স্বৰ্গত আমি ফুটবল খেলোঁ, স্বৰ্গত আমি ইমান ডাঙৰ ভোজ পাতোঁ আৰু বহুত খোৱা বস্তু খাওঁ, এনেদৰে মই শুনিছিলোঁ, মই আচলতে গাব নোৱাৰিছিলোঁ। এই গান আচলতে ঈশ্বৰৰ মহিমাৰ বাবে উপযুক্ত নহয়, এইটো আমাৰ উদ্ধাৰৰ ওপৰত লিখা নহয়, এইটো মূৰ্খামী। যদি যীশুখ্ৰীষ্টৰ নাম মই কওঁ কিন্তু মোৰ অন্তৰত বিশ্বাস নাই, প্ৰেম নাই, অকল মই ধেমালি কৰিছোঁ, এইটো নিশ্চয় পাপ হ'ব। আনকি ছয়তানক মানে আনকি ছয়তানক হেৰি মানে ধমকি দিয়াৰ বাবে বাইবেলত এইটো লিখা আছে, কিছু মিছা খ্ৰীষ্টান খুব সহজে ছয়তানক ধমকি দিয়ে, মানে খুব যেন ধেমালি হয়, এইটো ভাল নহ'ব। আনকি ছয়তানৰ বিষয়, ছয়তান আমি মানে সন্মান নকৰোঁ, ভয় নকৰোঁ, কিন্তু আন যিকোনো আত্মিক বিষয় যেন আমার মনত মানে মানে প্রাপ্ত হব, যেন আমার মনত আমি যেন কোনো অসম্মান নকরো আনকি শয়তানের বিষয়। প্রার্থনার সময়তে কি হয়, মই বারে বারে দেখিছিল শুনিছিল মানুষে প্রার্থনা করে, প্রার্থনা ঠিক করার পিছত এজন মিশা খ্রিস্টান বা এজন খুব মানে জুয়ান খ্রিস্টান মানুষ যার আত্মিক বয়স বেশি নাই মানে মূর্খামি কব, মানে হাসিবলৈ বা বিষয় মানে সলনি করবলৈ, এইটো নিশ্চয় ভাল নহয়। যদি যদি এক সেকেন্ডের আগতে, যদি এক মিনিটের আগতে আমি আসলতে ঈশ্বর সিংহাসনের সন্মুখত আসিল, প্রার্থনা করার পিছত আমি এনেদরে ধেমালি নকরিম, মূর্খামি নকম। বাইবলত লিখা আছে মূর্খামি পাপ, মূর্খামি পাপ, ঠিক মানে ব্যবিচারের দরে মিশকতার বাবে মূর্খামি পাপ হব পারে। মই কোৱা নাই যে মানে আমি হাসিব নোৱাৰো, না খ্রিস্টান মানুষে হাহে, খ্রিস্টান মানুষের আনন্দ আছে, এইটো এইটো কোনো কথা নাই, কিন্তু ঈশ্বরের বিষয় লয় আমি না হাস। বাইবলের মাজত মানে যদি একদম প্রথম পৃষ্ঠার পৰা শেষ লয় আমি পড়ো, এই ধেমালি কথা আমি মানে কেতিয়াও না হাস। বাইবলের পৰা এইটো বেলেগ বিষয়, এইটো আমার প্রাণের উপর, যাতে আমি ঈশ্বরক সেবা করব পার, যাতে তেওক আমি সন্মান করো। তৃতীয় বিষয়, তৃতীয় বিষয়ে ঈশ্বরের নাম যদি আমি ভুল কয় প্রার্থনা করো, যেতিয়া ভ্রান্ত শিক্ষা পাও আর যেতিয়া মই ভুল করো সেবা করতে, যেনে কি ঈশ্বরের নাম ইয়াতে লিখা আছে তুমি তোমার ঈশ্বর যেহোবার নাম অনর্থক রূপে নলবা। অনর্থক মানে কি, অনর্থক মানে অর্থ নাই, মানে কোনো চিন্তা নাই, কোনো বিশ্বাস নাই, কোনো প্রেম নাই, এনে কয় আছো, এটু মোর অভ্যাস, এটু কব লাগিব। আসলতে যীশুখ্রিস্ট আন একটা কথা কইছো, মই দেখাই দিও মথি ছয় ছয় অধ্যায় সাত পদ, আর প্রার্থনা করা কালত তুমি পড়া জাতি বিলাকর নিচিনা কয় অনর্থক পুনরুক্তি নকরিবা, কিয়নো তেওবিলাকর বেশি ক্ষতির কারণে শুনা যাব বলে তেওবিলাকে ভাবে। শুনেছিলে অনর্থক পুনরুক্তি নকরিবা, কিয়নো তেওবিলাকর বেশি ক্ষতির কারণে শুনা যাব বলে তেওবিলাকে ভাবে। মানে কি, মানে যীশুয়ে কলে, যীশুয়ে কলে যেতিয়া আমি প্রার্থনা করো কেনেকৈ হব লাগিব, অবিশ্বাসী মানুষ যিজনে বাইবল গম না পায়, পড়া নাই, যিজনে যীশুর বিষয় না জানে কেনেকৈ প্রার্থনা করে, বারে 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 গণ্য গণ্য প্রার্থনা করে, ঈশ্বরের নাম কয় থাকে, এটু ঈশ্বরক সন্মান নকরে, আসলতে এইটু ঈশ্বরের নাম অসম্মান করিব, কারণ এটি অনর্থক। আমার মন চিন্তা নাই, আমার অন্তরত বিশ্বাস নাই, এনেই মানে অভ্যাসেরে আমি কয় আছো, এইটু নিশ্চয় ভাল নহয়। আমি যদি নিজের নাম বারে বারে কম, বারে বারে মাতু, মানুষে আমনেই করিব, মানে ভাল নাপায়। ঠিক তেনেদরে যেতিয়া আমি প্রার্থনা করো কেনেকৈ হব লাগিব, একটা আসল সম্পর্কর দরে আমি কথা পাতো, যোগাযোগ করো, এই বিশেষ মন্ত্র যে আছে বা মুসলমানের নামাজ, এইটো আসলতে এবিধ পাপ। হ্যাঁ, মই বুঝাই দিও মুসলমানের ক্ষেত্রত কি হয়, কেনেকৈ প্রার্থনা করে। মই আগতে বাংলাদেশত আছিল, হ্যাঁ, তাতে প্রায় সব মানুষই মুসলমান হয়। মোর এজন বন্ধু আছিল, কি নাম পাহরি কইছো, নহয় কলটেন, এজন বিশ্বাসী, এজন খ্রিস্টান, এইটো এজন মুসলমানের বন্ধু শুভ। শুভর লগত মই অল্প কথা পাতিছিল, শুভ কইছে কি কেটে দিনের পিছত মই তোমার ঘরলয় নাহো, মই সুধিলো কিয়, সি কৈছে আমাৰ ঘৰৰ ওচৰত এটা জিকিৰ হ'ব। মই সুধিলো জিকিৰ মানে মানে কি, সি কৈছে জিকিৰ এনে এটা কাম, আমি ঘৰত আহোঁ সকলো মানুহে গোট খাই, বহুত মানুহ, বেছি মানুহ ঘৰত বা চাদৰ ওপৰত, আৰু বাৰে বাৰে আল্লাহৰ নাম কম। মই প্ৰশ্ন কৰি অকল আল্লাহ, আল্লাহ 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 এনেদৰে বাৰে বাৰে মানে 1 ঘণ্টাৰ বাবে 2 ঘণ্টাৰ বাবে আল্লাহৰ নাম কম, আৰু সেই কাম কৰাৰ বাবে ঈশ্বৰে আমাক পুৰস্কাৰ দিব, ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব। সিহঁতে ভাবিছিলে তেওঁৰ নাম বাৰে বাৰে যদি কয় ভাল হ'ব, কিন্তু আচলতে এইটো এই 3 নম্বৰ আইন উলংঘন কৰে, এইটো এই আইন ভাঙা কৰে। ঈশ্বৰে ক'লে মোৰ নাম সন্মান কৰিব লাগিব, অনৰ্থক ৰূপে নক'বা, মোৰ নাম নল'বা, এইটো মোক এইটো মোৰ সেৱা নহ'ব। আনকি নামাজৰ ভিতৰত নামাজ এইটো সদায় বেলেগ ভাষা লয়, আৰবী ভাষা, আৰু মই বহুত মানুহেই চিনি পাওঁ, কিছুমানে বন্ধু যি আছে চিনি পাওঁ নামাজ পঢ়িব পাৰে, ক'ব পাৰে, কিন্তু এইটোৰ অৰ্থ ভালদৰে নাজানে, কিন্তু এনেই এই বেলেগ ভাষাৰে কৈ থাকে এই ভাষা মানে ব্যৱহাৰ কৰিব লাগিব। সাধাৰণ ভাষা, স্থানীয় ভাষা নচলে, সিহঁতে ভাবে আৰবী ভাষা হ'ব লাগিব মানে ঠিক সন্মান দিবলৈ। এইটো আচলতে অনৰ্থক, যদি এইটোৰ অৰ্থ মই বুজি নাপাওঁ ঈশ্বৰে কিয় শুনিব, এইটো আচল সেৱা হ'ব নোৱাৰে। যদি বাইবলত কি লিখা আছে, যিজনে ঈশ্বৰক সেৱা কৰিব, ভজনা কৰিব, আত্মাৰে আৰু সত্যৰে ভজনা কৰিব লাগিব, এইটো পিতৃ ঈশ্বৰৰ আচল ভক্ত মানুহ। হিন্দুৰ বাবে একে অৱস্থা, বহুত বেয়া, এই কথা উলংঘন কৰে, এই আজ্ঞা নামানে। তো যোৱাবাৰ মূৰ্তিৰ ওপৰত মই প্ৰচাৰ কৰিলোঁ, মূৰ্তি পূজা কৰিলে পাপ হ'ব, মূৰ্তিৰ আগত প্ৰাৰ্থনা কৰিলে পাপ হ'ব। আৰু মই জানো বেছিভাগ হিন্দু মানুহৰ বাবে এইটো প্ৰায় প্ৰতিদিন চলে, প্ৰতিদিনে পাপ হয়, প্ৰতিদিন সিহঁতৰ দুখ বাঢ়ি গৈছে। কিন্তু অসমত আন এটা ভাগ আছে, আন এটা সম্প্ৰদায় আছে, বিশেষকৈ অসমত, আৰু মই ভাবোঁ অকল অসমত, যিজনে নামঘৰলৈ যায়, নামঘৰ বুজি পাইছে, চিনি পাইছে, নামঘৰ কি এটা বস্তু আগতে মই বুজি পোৱা নাই, ইয়াতে অহাৰ আগত কেতিয়াও শুনা নাই নামঘৰ মানে কি। শংকৰদেৱ যিজনে মানে শংকৰদেৱক বিশ্বাস কৰে আৰু তেওঁৰ শিক্ষা পায়, মানে ভাবে কি নামঘৰত কি হয়, নামঘৰ, নামঘৰ এইটো আচলতে এটা ঘৰ, এটা জাগা য'ত মানুহে ঈশ্বৰৰ নাম, বিভিন্ন ধৰণৰ নাম বাৰে বাৰে ক'ব আৰু গান গাব আৰু প্ৰশংসা কৰিব। হা, কিন্তু আচলতে তাতে বহুত মানে ভুল শিক্ষা আছে, আৰু অনৰ্থক ৰূপে ঠিক এই বাইবলৰ কথাৰ দৰে ঈশ্বৰৰ নাম কয়, যেনে কি বহুত নাম আছে হিন্দু মানুহৰ ভিতৰত, বিভিন্ন ধৰণৰ দেৱতা, বিভিন্ন ধৰণৰ নাম, এই চব নাম গাব লাগিব, প্ৰশংসা কৰিব লাগিব, কিন্তু সিহঁতৰ চকুত বিশ্বাস কৰোঁ কি, আচলতে সিহঁতৰ গ্ৰন্থ কি বুলি কয়, কীৰ্তন গুহা মই অলপ পঢ়িছিলোঁ, শিকাই দিয়ে যে কি, যদি আমি উদ্ধাৰ পাব বিচাৰোঁ, যদি আমি মুক্তি পাব বিচাৰোঁ, বাৰে বাৰে এই নাম প্ৰশংসা কৰিব লাগিব, অকল এইটোৱেই, বেলেগ কোনো কাম নচলিব, যথেষ্ট নহ'ব। যদি মই অনুতপ্ত হওঁ, যদি মই বিঘ্ন মানে দিওঁ, যদি মই প্ৰাৰ্থনা কৰোঁ, এইটোও যথেষ্ট নহ'ব, অকল এটা উপায় আছে, সিহঁতে কয় আৰু শিক্ষা দিয়ে, অকল এটা উপায়, যদি বাৰে বাৰে অভ্যাসেৰে এই নামঘৰলৈ আমি যাওঁ আৰু সিহঁতৰ কথাৰ দৰে এই গীত, এই সব প্ৰশংসা আৰু বেলেগ দেৱতাৰ নাম আমি বাৰে বাৰে কওঁ। আনকি লিখা আছিল, যদি আমাৰ পাপ হাতীৰ দৰে ডাঙৰ হয়, অকল বাৰে বাৰে নাম ক'ব লাগিব আৰু এইটো গুচি যাব। সিহঁতৰ বিশ্বাস ক'ত আছে? ঈশ্বৰৰ ওপৰত নহয়, নামৰ ওপৰত। অনৰ্থক ৰূপে এই নাম বিশ্বাস কৰে, এনেই বাৰে বাৰে কৈ আছে এইটো এইটো এবিধ পাপ। তো নাম নামঘৰৰ মানুহ যি আছে, এই 3 নম্বৰ আইন বাদ দিয়ে আৰু ভংগা কৰে। বাকীখিনি যিজনে মানে মূৰ্তি পূজা কৰে, দ্বিতীয় নম্বৰ বাৰে দোষী হয়। এইটো পাপ হ'ব। ছয়তান ঈশ্বৰৰ নাম জানে, ছয়তান যীশুখ্ৰীষ্টক চিনি পায়, কিন্তু ছয়তান যদি বাৰে বাৰে কয় যীশুৰ নাম, কিয় মানে পাব? নৰকৰ পৰা ওলাই নাহিব। ঈশ্বৰৰ শাস্তি আহিব লাগিব। যেতিয়া অপৰাধ হয়, যেতিয়া বেয়া কাম হয়, ঈশ্বৰৰ স্বভাৱ এনেদৰে, এজন মহাবিচাৰক পাপৰ শাস্তি দিব লাগিব। এইটো ঈশ্বৰৰ দায়িত্ব। ঈশ্বৰ এজন ন্যায় বিচাৰক, ন্যায় বিচাৰ কৰে। কিন্তু খ্ৰীষ্টান মানুহৰ বাবে এই বিষয় প্ৰায় এই বিষয়ৰ ভিতৰত কিছু পাপ কাম আছে খ্ৰীষ্টান সমাজত, যেনে কি প্ৰভুৰ প্ৰাৰ্থনা। প্ৰভুৰ প্ৰাৰ্থনা মই প্ৰায় শুনিছিলোঁ যেতিয়া মই নতুন চাৰ্চলৈ যাওঁ বাংলাদেশত আৰু অসমত। মই প্ৰায় শুনিছিলোঁ সদায় এই মানে সভা হোৱাৰ আগত প্ৰভুৰ প্ৰাৰ্থনা কৰে আৰু সভা হোৱাৰ পিছত, শেষ হোৱাৰ পিছত প্ৰভুৰ প্ৰাৰ্থনা কৰে, মুখস্থ কৰে আৰু প্ৰাৰ্থনা কৰে। মই আচলতে গম পালোঁ কিছুমান মানুহে এই চাৰ্চত একো নুবুজে, শুভবাৰ্তা যীশুৰ শুভবাৰ্তা সুসমাচাৰ নুবুজে, যীশুখ্ৰীষ্টৰ পৰা আচলতে নতুন জন্ম পোৱা নাই, স্বৰ্গ আৰু ক্ষমা পোৱাৰ বিষয় নাজানে, কিন্তু প্ৰভুৰ প্ৰাৰ্থনা মানে ঠিকমতে ক'ব পাৰে, মুখস্থ কৰিলে বাৰে বাৰে কয়। এজন মানুহে যদি প্ৰভুৰ প্ৰাৰ্থনা কৰে আৰু এইটোৰ ওপৰত বিশ্বাস কৰে, এইটোও পাপ হ'ব। যিকোনো মুখস্থ কৰা বিষয় এইটো যাদু নহ'ব। আমাৰ ধুনীয়া কথা, আমাৰ মানে যিমান ধুনীয়া আমাৰ প্ৰশংসা হয়, এইটো কেতিয়াও আমাৰ পাপ নুগুচায়, আমাৰ পাপ নুমুচে। মই ভাবোঁ কিছুমান মানুহৰ বাবে প্ৰভুৰ প্ৰাৰ্থনা বেয়া হৈ গ'ল, অনৰ্থক ৰূপে সিহঁতে ক'ব। আচলতে প্ৰভুৰ প্ৰাৰ্থনা এই উদ্দেশ্যৰ বাবে দিয়া নাছিলে। এইটো এটা মুখস্থ কৰাৰ প্ৰাৰ্থনা নহয়, এইটো এটা উদাহৰণ কেনেকৈ আমি প্ৰাৰ্থনা কৰোঁ। বা কিছুমান মানুহে ইংলিছ প্ৰেজ দ্য লৰ্ড বুলি কয়, প্ৰেজ দ্য লৰ্ড বাৰে বাৰে কয়। বা যেতিয়া মই UP গৈছিলোঁ, তাতে লক্ষ্ণৌ সব মানুহে কয় জয়মাসী, জয়মাসী কি, এনেদৰে কয়। যদি বাৰে বাৰে মই কওঁ কিন্তু মোৰ অন্তৰত আচল বিশ্বাস নাই আৰু মোৰ অন্তৰত আচল আনন্দ নাই, মই এনেই অভ্যাস হোৱাৰ বাবে মই কৈছিলোঁ, এইটোও পাপ হ'ব, এইটো ভুল হ'ব। যিকোনো অন্ধ বিশ্বাস নিশ্চয় ঈশ্বৰৰ পৰা অহা নাই। হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, যদি আপুনি এটা ধৰ্ম পালন কৰে আৰু অকল এটা কাৰণ আছে, এইটো আপোনাৰ দেউতা মাহৰ, এইটো নিশ্চয় পাপ কাম। এইটো মানে কি, আপুনি আচলতে ঈশ্বৰৰ বাবে খোজা নাই, সন্ধান কৰা নাই, এনেই বিশ্বাস কৰোঁ, মই নাজানো মই কি ক'ম, এইটো মোৰ পৰিয়ালৰ ধৰ্ম তো মই পালন কৰোঁ। এইটো অন্ধবিশ্বাস, এইটো অনৰ্থক ৰূপে ঈশ্বৰৰ নাম লোৱা, এইটো পাপ। আচল বাস্তৱিক বিশ্বাস কৰিব লাগিব, আচলতে ঈশ্বৰক সন্ধান কৰিব লাগিব, যাতে আমাৰ সেৱা, আমাৰ প্ৰেম আৰু বিশ্বাস শুদ্ধ হ'ব। আৰু শেষৰ বিষয়, চতুৰ্থ বিষয়ে, যেতিয়া মানুহে কপটীয়া হয়, কপটি কপটি যদি হয়, এইটো বহুত বেয়া। কপটি মানে কি, কপটীয়া মানে কি? এজন মানুহ খ্রিস্টান বুলেই মানে নিজকে কয়, নিজকে ভাবে মই এজন খ্রিস্টান, কিন্তু তেওঁৰ ব্যৱহাৰ বেয়া, তেওঁৰ অন্তৰ পাপপূৰ্ণ, তেওঁ যীশুখ্ৰীষ্টক মানে আচলতে যীশুখ্ৰীষ্টৰ কথা নামানে, নতুন জন্ম হোৱা নাই, কিন্তু মোকে যে কৈছিলো খ্ৰীষ্টান, যীশু মোৰ প্ৰভু, এইটোও ঈশ্বৰৰ নাম আৰু যীশুৰ নাম অসন্মান কৰোঁ, অহনন কৰে। আৰু মই ভাবোঁ চবৰ ভিতৰত এই চাৰিটা বিষয়ৰ ভিতৰত এইটো বিশেষকৈ এই কথা উলংঘন কৰে, যেতিয়া আমি এজন মিছা খ্ৰীষ্টান। আপুনি যদি এজন মিছা খ্ৰীষ্টান হয়, আপোনাৰ ভৱিষ্যত ইমান শাস্তি আছে। মিছা খ্ৰীষ্টানৰ বাবে নৰক আটাইতকৈ মানে গৰম হৈ যাব, আটাইতকৈ কঠোৰ শাস্তি পাব মিছা খ্ৰীষ্টানে ঈশ্বৰৰ পৰা। কাৰণটো কি? কাৰণ একহাতে যীশুখ্ৰীষ্টক প্ৰভু বুলি মাতে, কিন্তু আনহাতে জগতৰ বস্তু ভাল পায় আৰু পাপত থাকে। এইটো ডাঙৰ পাপ। এইটো মানে কি, সিহঁতে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা পাইছে আৰু বাইবেল পাইছে, কিন্তু ভালদৰে বিশ্বাস কৰা নাই। এইটো মানে যে আমি ইমান ডাঙৰ এটা সুযোগ পাইছোঁ, কিন্তু এইটো নষ্ট কৰিলোঁ। যেনেকি আজি ৰাতি তোমালোকৰ এটা সুযোগ আছে, এই ৰুমত কেইটা বাইবেল আছে? বহুত বাইবেল আছে। কেইজনমান খ্ৰীষ্টান আছে এই ৰুমত? বহুত খ্ৰীষ্টান মানুহ আছে। আপুনি এজন বিশ্বাসী নহয়, কিন্তু আজি ৰাতি এটা সুযোগ পাইছে। এই সুযোগেৰে আপুনি কি কৰিব? এইটো পেলাই দিব, অবিশ্বাসী হৈ থাকিব? যদি পাপৰ মাজত থাকে আৰু এই সুযোগ অগ্ৰাহ্য কৰে, ভৱিষ্যত আপোনাৰ শাস্তি আৰু বাঢ়িব। কাৰণ ঈশ্বৰে বাৰে বাৰে সুযোগ দিছিলে, খ্ৰীষ্টান মানুহে আপোনাৰ দেশ পতাই দিলে, আপোনাৰ ভাষাত এটা বাইবেল অনুবাদ কৰা হৈছে, কিন্তু পঢ়া নাই বা বিশ্বাস কৰা নাই, পাপ ত্যাগ কৰা নাই। এইটো মানে কি, আপোনাৰ শাস্তি আৰু ডাঙৰ হ'ব। তো সেইকাৰণে মই কৈছিলোঁ মিছা খ্ৰীষ্টান হোৱা ইমান বেয়া। বিভিন্ন কাৰণ আছে মানুহে খ্ৰীষ্টান হৈ যায়। কিছুমান মানুহে খ্ৰীষ্টান হ'ব বিচাৰে পইচা পাবলৈ, চাকৰি পাবলৈ, আমেৰিকা যাবলৈ। কিছুমান মানুহে ভাবে যদি মই এজন খ্ৰীষ্টান হওঁ, এনেদৰে কিছু বস্তু মই পাওঁ। এইটো ইমান পাপ। এইটো ঈশ্বৰৰ নাম আৰু প্ৰভু যীশুৰ নাম অসন্মান কৰে। তেওঁ আমাৰ উদ্ধাৰকৰ্তা, পইচাৰ মানে তেওঁৰ তুলনাত কৰি তেওঁৰ পইচা আৰু যীশু, এই দুটা বিষয় যদি আমি তুলনা কৰোঁ, কোনো মানে তুলনা নাই। যীশুখ্ৰীষ্ট আমাৰ উদ্ধাৰকৰ্তা হয়। কিছুমান মানুহে অসুস্থ, বেমাৰী আৰু মানে ঠিক হ'বলৈ, ভাল অৱস্থা পাবলৈ যীশুখ্ৰীষ্টৰ নাম চেষ্টা কৰে। ঠিক আছে, মই খ্ৰীষ্টান হ'ম, চাওঁ যদি যীশুৱে মোক মানে সুস্থ কৰিব পাৰে। এইটো বিশ্বাস নহয়, এইটো তেওঁৰ নাম অপমান কৰে, অসন্মান কৰে। কিছুমান মানুহে স্বামী পত্নী পাবলৈ খ্ৰীষ্টান হৈ যায়, হিন্দু হয় বা মুছলমান হয়, কিন্তু বিয়াৰ সময়তে ঠিক আছে মই খ্ৰীষ্টান হ'ম, এইটোও বেয়া। এইটোও যীশুৰ নামৰ কাৰণে উপযুক্ত নহয়। বাইবেলত লিখা আছে যে আমাৰ বেয়া ব্যৱহাৰৰ কাৰণে, মানুহৰ বেয়া ব্যৱহাৰৰ কাৰণে ঈশ্বৰৰ নাম এটা দুৰ্নাম হৈ গৈছে। আপোনাৰ উদাহৰণ বাহিৰত যিজনে আছে, আপোনাৰ উদাহৰণ সিহঁতৰ বাবে মানে যীশুখ্ৰীষ্টৰ বিষয়ে শিকাই দিব, সিহঁতে চাব পাৰে। যদি আপুনি কয় মই এজন খ্ৰীষ্টান, কিন্তু আপোনাৰ ব্যৱহাৰ বেয়া, আপুনি খঙাল হয়, লোভীয় হয়, এলেহুৱা হয়, বা আপোনাৰ হেৰি মানে বিভিন্ন ধৰণৰ পাপ আছে, মদ খায়, কাজিয়া কৰে, মানুহে ভাবে কি এই মানুহ খ্ৰীষ্টান, তেনেহ'লে মই খ্ৰীষ্টান নহওঁ, খ্ৰীষ্টান মানুহে বহুত বেয়া। যেনে কি নাগালেণ্ড কিমান মানে ইমান খ্ৰীষ্টান মানুহ তাতে আছে কিন্তু আচল খ্ৰীষ্টান নহয়। আৰু টেৰৰিষ্ট কাম, জংগীবাদী কাম কৰাৰ বাবে খ্ৰীষ্টান ধৰ্ম এটা দুৰ্নাম হৈ গৈছে, হয়নে নহয়? কিন্তু আচলতে অসমত আৰু গোটেই জগতত কিছু খ্ৰীষ্টান মানুহ আছে একে কাম কৰে, যীশুখ্ৰীষ্টৰ নাম লয়, কিন্তু সিহঁতৰ ব্যৱহাৰ এটা বেয়া উদাহৰণ সমাজৰ চকুত। যেনে যদি ডাঙৰ এটা গামলা আছে আৰু কিছু কিছু কণী, এটা কণী যদি গেলা হৈ যায়, নষ্ট হৈ যায়, উফ ইমান দুৰ্গন্ধ। আৰু এই সব বাকী কেইটা কণী আচলতে ঠিক হ'ব পাৰে কিন্তু কোনেও নলয়, হয়নে নহয়? ভাবোঁ যে এই কণী মানে নষ্ট হৈ গ'ল, গেলা হৈ গ'ল, এই পেলাই দিওঁ, আমি নাখাওঁ, ইমান দুৰ্গন্ধ। ঠিক তেনেদৰে আপুনি যদি খ্ৰীষ্টান হৈ যায় কিন্তু আপোনাৰ ব্যৱহাৰ যদি কেতিয়াও সলনি মানে নতুন নহয়, এইটো বেয়া হ'ব, পাপ কাম হ'ব আৰু ঈশ্বৰৰ নাম অসন্মান কৰে। কিছুমান মানুহে আচলতে জানে আৰু বুজে সিহঁতে আচল খ্ৰীষ্টান নহয় কিন্তু অভিনয় কৰে, মানে নাটক কৰে, বুজি পাইছে? মানুহৰ আগত খুব গভীৰ ভিতৰত অন্তৰত বুজি পায় আচলতে মোৰ অনন্ত জীৱন নাই, মই প্ৰভু যীশুখ্ৰীষ্টক চিনি নাপাওঁ আচলতে, কিন্তু অভিনয় কৰে, নাটক কৰে, যাতে সমাজৰ মাজত, খ্ৰীষ্টান সমাজৰ মাজত সিহঁতে মানে চলন ফিৰণ কৰিব পাৰে, এইটো পাপ। আপোনাৰ অৱস্থা যদি এইটো স্বীকাৰ কৰিব লাগিব, লাজ পালে ঠিক আছে, লাজ পাব, কিন্তু এইটো স্বীকাৰ কৰিব লাগিব। এজন প্ৰচাৰক বহুত আগতে কৈছে যে নাটক কৰা পবিত্ৰতা এইটো দুগুণ পাপ, আৰু এইটো সঁচা। এজন সৰু ছোৱালী এবাৰ কেনাডা দেশত, তেওঁৰ পৰিয়াল আছিল খ্ৰীষ্টান, দেউতা মায়ে খুব মানে প্ৰভু প্ৰেম কৰে, দেউতা আচলতে এজন প্ৰচাৰক, বাইবলৰ শিকক। এই সৰু ছোৱালী যেতিয়া অলপ ডাঙৰ হৈ গৈছে, এৰাতি আহিছিলে সিহঁতৰ কাষত আৰু মানে স্বীকাৰ কৰিলে, মা দেউতা মই আচলতে উদ্ধাৰ পাব লাগিব। দেউতা সুধিলে, মানে কি? বহুত আগতেই মানে তুমি উদ্ধাৰ পাইছিলা? এই ছোৱালীক স্বীকাৰ কৰিলে যে আচলতে এইটো সঁচা নহয়, বহুত বছৰৰ বাবে মই যীশুখ্ৰীষ্টক নাজানিছিলোঁ, বহুত বছৰৰ বাবে মই নাটক কৰিলোঁ আপোনালোকৰ সন্মুখত যাতে মানে আমি যাতে আপোনালোকে সন্তুষ্ট হ'ব। নিজৰ বেয়া মিছা অৱস্থা স্বীকাৰ কৰিলে আৰু সেই ৰাতি উদ্ধাৰ পাইছে, যীশুখ্ৰীষ্টৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিলে আৰু সেই ৰাতি ক্ষমা পাইছে। এইটো গুৰুত্বপূৰ্ণ। এই চাৰিটা বিষয় আছে, ঈশ্বৰৰ বিৰুদ্ধে যদি মই কং কৰোঁ আৰু তেওঁক অপমান কৰোঁ, এইটো অসন্মান। মূৰ্খামী যদি হয়, এইটো অসন্মান। এই মানে অনৰ্থক ৰূপে যদি মই প্ৰাৰ্থনা কৰে, আনকি কিছু মিছা মানে নাম আছে প্ৰভুৰ বাবে, মানে আল্লাহ হওক, কৃষ্ণা হওক, অনৰ্থ ৰূপে যিকোনো ধৰ্ম, এইটো সৃষ্টিকৰ্তাৰ আগত পাপ হ'ব। আৰু শেষত যেতিয়া যদি আপুনি এজন মিছা খ্ৰীষ্টান হয়, কপটি হয়, এইটো অসন্মান। তো ইয়াতে কি লিখা আছে, তেওঁক নিৰ্দোষী নকৰিব। এইটো এটা সতৰ্ক, সাৱধান। বাইবেলত এটা কথা আছে, পাপ কৰিব পাৰে কিন্তু ঈশ্বৰৰ মনত থাকিব, ঈশ্বৰে কেতিয়াও পাহৰি নাযায়। এদিন পাপৰ শাস্তি আহিব, যদি ঈশ্বৰক অসন্মান কৰে, যদি ল'ৰা ছোৱালী বা ডাঙৰ মানুহে ভাবে ঈশ্বৰৰ বিৰুদ্ধে যিকোনো কথা ক'ব পাৰোঁ, ভদ্ৰভাৱে হওক বা মূৰ্খামী হওক, খঙাল হওক, এইটো নচলিব। এদিন শাস্তি আহিব। কেতিয়াবাৰ আমাৰ জগতত, বাইবলৰ মাজত, আনকি ইতিহাসত কিছু কাহিনী আছে, মানুহে অপমান কৰিলে ঈশ্বৰক আৰু সেই মুহূৰ্তত মৰি থাকিল। সেই মুহূৰ্তত ঈশ্বৰে শাস্তি দিলে, জীৱন শেষ হৈ গ'ল, সিহঁতৰ হাৰ্ট এটেক হৈছে বা এটা গাড়ী খুন্দা মাৰিলে। এইটো সঁচা, বহুবাৰ হৈছে, কেতিয়াবাৰ নহয়, বহুবাৰ ইতিহাসত যেতিয়া মানুহে ঈশ্বৰক অসন্মান কৰে সেই মুহূৰ্তত মৰি যায়। খুব সাৱধান। আৰু যদি যদি এইটো এনেদৰে হঠাতে হোৱা নাই, বিপদ এতিয়াও আছে, ভৱিষ্যত কি হ'ব? মৃত্যু ঈশ্বৰৰ শাস্তি আৰু নৰক, অনন্ত জুই, অনন্ত কালৰ বাবে, সদায়ৰ বাবে তাতে ঈশ্বৰৰ শাস্তি আহে, থাকে। এটা কাহিনী আছিল, এজন মানুহে আমেৰিকাত, মোৰ নিজৰ পালক এই কাহিনী কৈছিল, এজন মানুহে গল্ফ খেললৈ গৈছে। গল্ফ খেলোঁতে বেছি গছ গছনি নাই, এইটো মানে খুব মানে ধুনীয়া মাটি, খুব মানে সব কিছু ধুনীয়া হয়, মানে সমান হয়। গল্ফ খেলোঁতে এটা বিপদ আছে, মাজে মাজে বিজুলী আহে, গল্ফ খেলা মানুহে মানে মাৰে। তো কি হয়, তিনিজন চাৰিজন বন্ধু আছিল, বিশ্বাসী নাছিলে। এজন খুব সাহসেৰে তেওঁৰ মানে গল্ফ ক্লাব আকাশত মানে ওপৰত থৈ দিছিল আৰু কৈছিলে, যদি ঈশ্বৰ আছে এই মুহূৰ্তত মোক মাৰি পেলাব। মানে এটা হেৰি, মানে এটা অপমান, ঈশ্বৰক এনেদৰে মানে বেয়া কথা কৈছিলে। কি হ'ল, এই মানুহে মৰা নাই, এই মানুহে মৰে নাই, এই তিনিজন চাৰিজন মানে সকলোৱে হাঁহি আছে, আহ ঈশ্বৰ নাই, তেখেত গৈছে, ঈশ্বৰ নাই। কিন্তু আচলতে কি হয়, যদি সেই মানুহজন মৰিলো মানে মৰিছিলে, এইটো মানে ভাল হ'ব, মৰিলেহেঁতেন এইটো ভাল হৈ যাব। কাৰণটো কি, যদি সি মৰি যায়, এই বাকী দুজন তিনিজন বুজি পাব ঈশ্বৰৰ শাস্তি নিশ্চয় আহিব। কিন্তু সেই সময়ৰ বাবে এইটো ঈশ্বৰৰ দয়া নহয়, এইটোও ঈশ্বৰৰ শাস্তি, যে প্ৰমাণ দিয়া নাই, ঠিক আছে, আপোনালোকে মানে হাঁহিব দিলে, আপোনালোকে হাঁহিব পাৰে, ভৱিষ্যত নিৰ্দোষী নহ'ব। যেতিয়া বিচাৰ দিন আহে, যিকোনো পাপ কামৰ বাবে প্ৰভুৰ ভিতৰত, প্ৰভুৰ কিতাপত লিখা আছে, আমাৰ গোটেই জীৱনৰ ব্যৱহাৰ, আমাৰ গোটেই জীৱনৰ কথা আৰু কাম চিন্তা লিখা আছে, এইটো প্ৰকাশ হৈ যাব, গোপন নাথাকে, লুকাই নাথাকে। যীশুখ্ৰীষ্ট কিন্তু বহুত বেলেগ। এই মই যি কৈছিলোঁ, এইটো আইন আৰু পাপৰ ওপৰত, যীশুখ্ৰীষ্ট সম্পূৰ্ণৰূপে ধাৰ্মিক, নিষ্পাপ, তেওঁ সম্পূৰ্ণৰূপে এই আদেশ পালন কৰিছিলে গোটেই জীৱনৰ ভিতৰত। যেনে কি, যীশু কোন? যীশু আমাৰ সৃষ্টিকৰ্তা, স্বয়ং ঈশ্বৰ, কিন্তু তেওঁ মানুহ হৈ গ'ল, আমাক উদ্ধাৰ কৰিবলৈ জন্মগ্ৰহণ কৰিছিলে, আমাৰ নিচিনা ঘূৰি ফুৰিছিলে এই পৃথিৱীত। তেওঁ তেনেহ'লে যদি ঈশ্বৰ হয়, যদি ঈশ্বৰৰ পুত্ৰ হয়, তেওঁৰ জীৱনত নিশ্চয় এটা ভাল উদাহৰণ দেখা যাব, কেনেকৈ ঈশ্বৰক মাতিছিলে আৰু কেনেকৈ সন্মান কৰিছিলে। তিনিটা নাম, তেওঁৰ পিতৃ ঈশ্বৰৰ বাবে সদায় মানে পিতৃ বুলি কৈছিলোঁ, তিনিটা নাম আছিল, মানে তিনিটা নাম কৈছিলে বাইবেলৰ মাজত। প্ৰথম হৈছে পবিত্ৰ পিতৃ, পবিত্ৰ পিতৃ। দ্বিতীয়, ধাৰ্মিক পিতৃ, আৰু শেষৰটো হৈছে আব্বা পিতৃ। পবিত্ৰ মানে সি বুজি পায় আৰু প্ৰশংসা কৰে যে ঈশ্বৰ পবিত্ৰ হয়, আমাৰ আমাক সৃষ্টি কৰিলে, সদায়ৰ বাবে আছিলে, সদায়ৰ বাবে থাকিব, অকল এজন পবিত্ৰ, আন কোনো নাই, তেওঁৰ ফালে, তেওঁৰ উদ্দেশ্যে সব প্ৰশংসা যাব লাগিব। ধাৰ্মিক, শুনিছিলে? শুনো, ধাৰ্মিক মানে কি? ধাৰ্মিক মানে সি প্ৰশংসা কৰিছিলে ঈশ্বৰে কেতিয়াও ভুল কাম কৰা নাই, পাপ কাম কৰা নাই, সদায় ঠিকমতে মানে ধাৰ্মিক কাম পুৰস্কাৰ দিয়ে আৰু পাপ কাম শাস্তি দিয়ে। আমাৰ বিচাৰক, আমাৰ ন্যায় বিচাৰক এদিন আহিব আৰু চৈতানৰ ৰাজ্য একেবাৰে ধ্বংস কৰিব। ধাৰ্মিক পিতৃ, নিষ্পাপ, শুদ্ধ, পবিত্ৰ, আৰু শেষত আব্বা পিতৃ। আব্বা মানে কি? আব্বা এইটো সিহঁতৰ ভাষা, মানে বাবা, মানে সৰু বাচ্চা দেউতা নকয়, বাবা বুলি কয়, বাবা বাবা, এটা মৰমীয়াল নাম। ঈশ্বৰক মৰমেৰে মাতিছিলে, প্ৰাৰ্থনা কৰিলে, সিহঁতৰ মানে যীশুৰ অন্তৰত ঈশ্বৰৰ বাবে, পিতৃ ঈশ্বৰৰ বাবে মৰম আছিলে, ভালপোৱা আছিলে। আমাৰ প্ৰাৰ্থনা, আমাৰ কথা ঈশ্বৰৰ বাবে এনেদৰে হ'ব লাগিব, এইটো শুদ্ধ। সব খ্ৰীষ্টান মানুহে খুব চেষ্টা কৰে যীশুখ্ৰীষ্টৰ উদাহৰণ মানে পূৰ্ণ কৰিবলৈ সিহঁতৰ নিজৰ জীৱনত। তো মোৰ এতিয়া মই শেষ হৈছো। মোৰ উপদেশ কি? আপুনি এজন খ্ৰীষ্টান নহ'লে কি কৰিব লাগিব? নিজৰ পাপ বুজিব লাগে। বহুবাৰ আপুনি ঈশ্বৰক অপমান কৰিলে, অনৰ্থক ৰূপে অবিশ্বাস কৰিলে বা প্ৰাৰ্থনা কৰিলে, এইটো ডাঙৰ কথা। এই পাপ কাম, তোমাৰ পাপ কাম বুজিব লাগিব। এই সব পাপ কামৰ পৰা, এই সব পাপৰ বাবে ক্ষমা পাব লাগিব। হাঁ, যদি আপুনি এজন খ্ৰীষ্টান নহয়, যদি আপুনি যীশুখ্ৰীষ্টৰ বাহিৰত, যদি আপুনি আজিলৈকে বিশ্বাস কৰা নাই, সম্পূৰ্ণৰূপে পাপ ত্যাগ কৰা আৰু বিশ্বাস কৰা নাই, তেনেহ'লে আজি ৰাতি আন এটা সুযোগ পাইছে নিজৰ পাপ বুজিবলৈ, প্ৰভু যীশুখ্ৰীষ্টক মাতিবলৈ, ক্ষমা খুজিবলৈ। যীশুখ্ৰীষ্টৰ তেজৰ বাবে আমি সকলো সুখী হ'ব পাৰোঁ, সকলো চাফা হ'ব পাৰোঁ, আনকি আটাইতকৈ মানে কুৎসিত আৰু বেয়া কথা যীশুখ্ৰীষ্ট চাফা কৰিব পাৰে। তেওঁৰ নিজৰ প্ৰাণ, তেওঁৰ নিজৰ জীৱন দিলে আমাৰ বাবে। আৰু খ্ৰীষ্টান যদি হয়, মোৰ উপদেশ কি? আপুনি যদি এজন খ্ৰীষ্টান, তেনেহ'লে এই পাপ কামৰ পৰা বহুত দূৰ থাকিব লাগিব, বহুত দূৰত। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, যেতিয়া ঈশ্বৰৰ বিষয়ে মই শিকাই দিওঁ বা তেওঁৰ বিষয় লৈ মই কথা পাতোঁ, এইটো ধেমালি নহয়, এইটো মানে কোনো বেয়া বিষয় নহয়, সন্মান, শ্ৰদ্ধা, এনেদৰে মানে ভদ্ৰভাৱে তেওঁৰ নাম, তেওঁৰ প্ৰশংসা কৰিব লাগিব। আমেন। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গীয় পিতৃ, তোমাৰ বাক্য ব্যৱহাৰ কৰক যাতে প্ৰত্যেকজন নিজৰ পাপ বুজিব পাৰিব, যাতে প্ৰত্যেক খ্ৰীষ্টান মানুহে কৃতজ্ঞ থাকিব তোমাৰ ক্ৰুচ আৰু তোমাৰ তেজৰ বাবে। প্ৰভু, মই জানো মোৰ নিজৰ পাপৰ কাৰণে মই নৰক লৈ যোৱাৰ যোগ্য, আৰু সেইকাৰণে মই তোমাক প্ৰশংসা কৰোঁ যে মোৰ শাস্তি গচি গ'ল, তুমি শেষ কৰি পাইছিলে ক্ৰুচৰ ওপৰত। মই ধন্যবাদ দিওঁ আৰু আশা কৰোঁ, প্ৰাৰ্থনা কৰোঁ যাতে সব মানুহে তোমাৰ ওচৰলৈ আহিব, এই অনন্ত জীৱন আৰু ক্ষমা পাবলৈ। প্ৰভু, মোৰ ভাষা নাই তোমাৰ বিষয় প্ৰচাৰ কৰিবলৈ। মই প্ৰাৰ্থনা কৰোঁ যাতে তুমি সহায় কৰিব, যীশুখ্ৰীষ্টৰ নামত, আমেন।